এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ অম্বিকাপুৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত 22,864 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিলচৰ হাইস্পীড কৰিডৰ, প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উড়ণ সেতু আৰু 122 কোটি টকা ব্যয় সাপেক্ষ পাথাৰকান্দি কৃষি মহাবিদ্যালয় আছে। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণাত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰ্গাকোণাৰ পিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুৱাহাটীত প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কোকৰাঝাৰ ভ্ৰমণ বাতিল হোৱাত গুৱাহাটীৰ কন্যাধাৰৰ ৰাজ্যিক অতিথিশালাৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে শ্ৰীমোদীয়ে জিলাখনৰ 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত তেওঁ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত আন এটা কাৰ্যসূচীত অংশ লৈ 13,290 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 2,416 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 120 মেগাৱাট শক্তিসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্প, 750 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি আৰু 3,800 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে। তেওঁ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৰেল সংযোগী POL টাৰ্মিনেল আৰু কেইবাটাও মুখ্য ৰেলপথৰ বৈদ্যুতিকীকৰণৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ লগতে ফৰকাটিং তিনিচুকীয়া ৰেলৱে লাইন দ্বৈতকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত নিবাতিঘাট আৰু বিশ্বনাথ ঘাটত আধুনিক জাহাজ টাৰ্মিনেল নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে অসমৰ পৰ্যটন খণ্ডক কেৱল দৰ্শনৰ স্থান হিচাপে গঢ়ি তোলাই নহয় বৰঞ্চ নিয়োগ আৰু বিকাশৰ পথ হিচাপেও বিবেচনা কৰিছে। তেওঁ এয়া কেৱল এটা আন্তঃগাঁথনি প্ৰকল্পই নহয় বৰং অসমৰ পৰ্যটন আৰু স্থানীয় অৰ্থব্যৱস্থাক নতুন গতি প্ৰদানৰ পদক্ষেপ বুলিও মন্তব্য কৰে।
ব্ৰহ্মপুত্ৰ নদী মে ভি ৱাটাৰ টুৰিজম কি সম্ভাৱনাই বঢ়াই যা ৰহি হে। ক্ৰুজ টাৰ্মিনেল বনে সে ব্ৰহ্মপুত্ৰ পৰ ক্ৰুজ চলানে কা কাম আগে বঢ়েগা আৰু দেশ দুনিয়া কে পৰ্যটকৰ কে লিয়ে অসম তক পহুঁচনা অৰ আসান হোগা। জব ক্ৰুজ টুৰিজম বঢ়েগা তো স্থানীয় যুৱাও কে লিয়ে রোজগার কে নয় অবসর বনেঙ্গে। কারিগরো আর হস্তশিল্প সে জুড়ে লোগো কো নয়া বাজার মিলেগা। ছোটে দোকানদারো, নাবিকো, হোটেল আর ট্রান্সপোর্ট সে জুড়ে লোগো কি আমদানি ভি বড়েগি। ইয়ানি অসম মে টুরিজম আব সিরফ ঘুমনে ফিরনে তক সীমিত নহি হে, ইয়া স্থানীয় বিকাশ আর জন সমৃদ্ধি কা এক নয়া ইঞ্জিন বন রহা হে। असम आज हमारे नॉर्थ ईस्ट यानी अष्ट लक्ष्मी के नए भविष्य का एक मॉडल बन रहा है।
প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তি মুকলি কৰে। তেওঁ লগতে মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 707খন চাহ বাগিচাত বাস কৰা 3,50,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে। আসন্ন বিধানসভা নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে শ্ৰীভূমিৰ জিলা আয়ুক্তই নিৰ্বাচনৰ কাম সম্পূৰ্ণ নোহোৱালৈকে চৰকাৰী কাৰ্যালয়সমূহ দেওবাৰ আৰু অন্যান্য ছুটীৰ দিনতো খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বন্ধ তথা ছুটীৰ দিনত প্ৰতিটো কাৰ্যালয়ত অন্ততঃ এজন অফিচ সহায়ক আৰু এজন MTS বা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী উপস্থিত থাকিব লাগিব। জিলাখনৰ বেংকসমূহো দেওবাৰ অথবা অন্যান্য ছুটীৰ দিনত খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনৰ সময়ত প্ৰয়োজনীয় কামসমূহ সুকলমে সম্পন্ন হোৱাৰ উদ্দেশ্যে এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ইয়াৰ অমান্য কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় জিলাত চলি থকা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ কাইলৈ সামৰণি পৰিব। এই প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ গৃহ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ জাগৃতি গৃহ, আউনীআটি শাখা সত্ৰ প্ৰেক্ষাগৃহ, কানৈ বাণিজ্য মহাবিদ্যালয় আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীত EVM আৰু VVPAT মকডিলৰ সহায়ত ভোটগ্ৰহণ কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজানত কালি দুলিয়াজান ক্লাবত বিকশিত অসম সমৃদ্ধিশালী ভাৰতৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিধায়ক তেৰছ গোৱালাই অংশগ্ৰহণ কৰে। বিধায়ক শ্ৰী গোৱালাই সমষ্টিটোৰ অন্তৰ্গত 150খন উপাসনাস্থলীলৈ অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
कार आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता।